গণনা পুস্তক 18 অধ্যায়। লেবিয়াসকলে কৰিবলগীয়া কাৰ্য আৰু পাবলগীয়া ভাগ। যিহোৱাই হাৰুণক ক'লে, তুমি আৰু তোমাৰে সৈতে তোমাৰ পিতৃবংশই পবিত্ৰ স্থানত হোৱা অপৰাধৰ ভাৰ ববা, আৰু তুমিও তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে পুৰোহিত পদত হোৱা অপৰাধৰ ভাৰ ববা, আৰু তোমাৰ ভাই লেবি ফৈদ অৰ্থাৎ তোমাৰ পিতৃ ফৈদক লগত আনিবা। তেওঁলোকে তোমাৰ লগ লৈ তোমাৰ পৰিচৰ্যা কৰিব লাগে, কিন্তু তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষ্য ফলি থকা তম্বুৰ আগত থাকিবা। তেওঁলোকে তোমাৰ আৰু গোটেই তম্বুৰ কৰিবলগীয়া কাৰ্য কৰিব, কিন্তু তেওঁলোক আৰু তোমালোক নমৰিবৰ বাবে তেওঁলোক পবিত্ৰ স্থানৰ বস্তুৰ আৰু যজ্ঞবেদীৰ ওচৰলৈ নাযাবা। তেওঁলোকে তোমাৰ লগ লৈ সাক্ষাৎ কৰা তম্বুৰ আটাই দাস্য কৰ্মৰ সম্বন্ধে যি কৰিব লাগে অৰ্থাৎ কৰিবলগীয়া তম্বুৰ সেই কাৰ্য কৰিব, আৰু আন বংশৰ কোনো মানুহ তোমালোকৰ ওচৰ নাচাপিব। ইজৰাইলৰ সন্তানসকললৈ মোৰ যেন আৰু ক্ৰুদ্ধ নহয়, এইকাৰণে তোমালোকে পবিত্ৰ স্থানৰ আৰু যজ্ঞবেদী কৰিবলগীয়া কাৰ্য কৰিবা। আৰু চোৱা, ময়েই তোমালোকৰ ভাই লেবিয়াসকলক ইজৰাইলৰ সন্তানসকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱা কৰ্ম কৰিবৰ অৰ্থে যিহুৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ'ল। এই হেতুকে তুমি আৰু তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে যজ্ঞবেদী সম্বন্ধীয় সকলো বিষয়ত আৰু প্ৰভেদক বস্ত্ৰৰ ভিতৰৰ সকলো বিষয়ত নিজ নিজ পুৰোহিত পদৰ কৰিবলগীয়া কাৰ্য কৰিবা। তোমালোকে নিজেই সেৱা কৰ্ম সকলো কাম সমাধা কৰিবা। মই দানস্বৰূপে পুৰোহিত পদৰ কাৰ্য তোমালোকক দিলোঁ, কিন্তু আন বংশৰ যিকোনো লোক ওচৰ চাপিলে তেওঁ প্ৰাণদণ্ড হ'ব। পাছত যিহুৱাই হাৰুণক ক'লে, চোৱা, মোৰ উত্তোলনীয় নৈবেদ্য অৰ্থাৎ ইজৰাইলৰ সন্তানসকলৰ সকলো পবিত্ৰকৃত বস্তুৰ মাজৰ পৰা অনা মোৰ উত্তোলনীয় নৈবেদ্যবোৰ পৰিচালনা কৰিবলৈ দিলোঁ। মই তোমাক আৰু তোমাৰ পুত্ৰসকলক এক অংশ স্বৰূপে সেই সকলোকে তোমালোকক দিলোঁ। তোমালোকে সেইবোৰ পাবলৈ চিৰস্থায়ী বিধি হ'ব। অগ্নিত নিদিয়াকৈ ৰখা অতি পবিত্ৰ বস্তুৰ মাজৰ এই আটাইবোৰ তোমাৰ হ'ব। মোৰ উদ্দেশ্য অনা তেওঁলোকৰ প্ৰত্যেক ভক্ষ্য নৈবেদ্য, প্ৰত্যেক পাপাৰ্থক বলি আৰু প্ৰত্যেক দুখাৰ্থক বলি, এই সকলো অতি পবিত্ৰ উপহাৰ তোমাৰ আৰু তোমাৰ পুত্ৰসকলৰ বাবে হ'ব। সেইবোৰ মোৰ বাবে সংৰক্ষিত অতি পবিত্ৰ বস্তু, তোমালোকে সেইবোৰ নিশ্চয় খাবা। প্ৰতিজন পুৰুষে সেইবোৰ নিশ্চয় খাব লাগিব। সেইবোৰ মোৰ বাবে সংৰক্ষিত তোমাৰ পক্ষে পবিত্ৰ হ'ব, আৰু এইবোৰ তোমাৰ হ'ব। অৰ্থাৎ ইজৰাইলৰ সন্তানসকলে দান দিয়া সকলো উত্তোলনীয় নৈবেদ্য আৰু তোমালোকৰ সকলো দোলনীয় নৈবেদ্য চিৰকালৰ অধিকাৰ অৰ্থে মই তোমাৰ আৰু তোমাৰে সৈতে তোমাৰ পূৰ্জীসকলক এইবোৰ দিলোঁ। তোমাৰ বংশৰ সকলো সুচী লোকে সেইবোৰ ভোজন কৰিব পাৰিব। তেওঁলোকে সকলো উত্তম তেল, উত্তম দ্ৰাক্ষা ৰস আৰু শস্য আদিৰ যি যি আগভাগ জিহুৱাৰ উদ্দেশ্যে দিব, সেইবোৰ মই তোমাক দিলোঁ। তেওঁলোকৰ ভূমিত উৎপন্ন হোৱা ফল আদিৰ প্ৰথমে পকা যি ভাগ তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে আনিব, সেয়ো তোমাৰেই হ'ব। তোমাৰ বংশৰ সকলো সুচী লোকে তাক ভোজন কৰিব পাৰিব। ইজৰাইলৰ মাজত বৰ্জিত কৰি দিয়া সকলো বস্তু তোমাৰেই হ'ব। মানুহেই হওক বা পশুৱেই হওক, সকলো প্ৰাণীৰ মাজত গৰ্ভভেদ কৰি প্ৰথমে ওলোৱা যিবোৰ তেওঁলোকে জিহুৱাৰ অৰ্থে আগদান কৰিব, সেই সকলো তোমাৰেই হ'ব। কিন্তু মানুহৰ প্ৰথমে জন্মাক তুমি অৱশ্যে মোকলাই দিবা, আৰু অসুচী পশুৰ প্ৰথমে জন্মাকো তুমি মোকলাই দিবা। সেইবোৰৰ মাজত এমা বয়সৰে পৰা মোকলাই দিবলগা প্ৰতিজনক পবিত্ৰ স্থানৰ চেকল অনুসাৰে তুমি নিৰূপণ কৰাৰ দৰে পাঁচ চেকল ৰূপলৈ মোকলাই দিবা, সেয়ে বিশ গেৰাই এক চেকল হয়। কিন্তু গৰুৰ বা মেৰ ছাগৰ বা ছাগলীৰ প্ৰথমে জন্মাক তুমি মোকলাই নিদিবা, সেইবোৰ পবিত্ৰ আৰু মোৰ উদ্দেশ্যে পৃথকে ৰখা হ'ল। তুমি যজ্ঞবেদীৰ ওপৰত সেইবোৰ তেজ ছটিয়াবা আৰু জিহুৱাৰ উদ্দেশ্যে হুঘ্ৰাণৰ অৰ্থে অগ্নিকৃত উপহাৰৰ কাৰণে সেইবোৰৰ তেল দগ্ধ কৰিবা। সেইবোৰৰ মঙহ তোমাৰ হ'ব। দুলনীয় নৈবেদ্যৰ অৰ্থে দিয়া আমঠু আৰু হু পাঁচ পীৰাটো যেনেকৈ তোমাৰ হয় তেনেকৈ সেইবোৰৰ মঙহো তোমাৰ হ'ব। ইজৰাইলৰ সন্তানসকলে জিহুৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা পবিত্ৰ বস্তুৰ মাজৰ আটাই উত্তোলনীয় নৈবেদ্য তোমাক আৰু তোমাৰে সৈতে তোমাৰ পূজীসকলক চিৰকালৰ অধিকাৰৰ অৰ্থে দিলোঁ। তোমাৰ আৰু তোমাৰ সৈতে তোমাৰ বংশৰ পক্ষে ইয়েই জিহুৱাৰ সাক্ষাতে লোণৰ চিৰস্থায়ী নিয়মৰ চিন হ'ব। পাছত জিহুৱাই হাৰুণক ক'লে, ইজৰাইলৰ সন্তানসকলৰ মাটিত তোমাৰ কোনো অধিকাৰ নাথাকিব আৰু তেওঁলোকৰ মাজত তুমি কোনো ভাগ নাপাবা। ইজৰাইলৰ সন্তানসকলৰ মাজত তোমাৰ ভাগ আৰু উত্তৰাধিকাৰ ময়েই। আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ সাক্ষাৎ কৰা তম্বুৰ কাৰ্য বেচস্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইজৰাইলৰ মাজৰ আটাই দশম ভাগ দিলোঁ। আৰু ইজৰাইলৰ সন্তানসকলে পাপ বৈ যেন নমৰে, এইকাৰণে এতিয়াৰ পৰা তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ স্বৰ চাপিব নালাগে। কিন্তু লেবিয়াসকলে সাক্ষাৎ কৰা তম্বুৰ সেৱা কৰ্ম কৰিব আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ বব। এয়ে তোমালোকৰ পুৰুষানুকৰ্মে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। আৰু ইজৰাইলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব, কিয়নো ইজৰাইলৰ সন্তানসকলে জিহুৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে যি দশমভাগ উৎসৰ্গ কৰিব তাকেই মই লেবিয়াসকলৰ উত্তৰাধিকাৰ স্বৰূপে দিলোঁ। এইকাৰণে মই তেওঁলোকক ক'লোঁ, ইজৰাইলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব। পাছত জিহুৱাই মুচিক ক'লে, তুমি লেবিয়াসকলক এই আজ্ঞা দি কোৱা, তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইজৰাইলৰ সন্তানসকলৰ পৰা যি দশমভাগ জিহুৱাই দিলে তাক যেতিয়া তোমালোকে ইজৰাইলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা তেতিয়া তোমালোকে জিহুৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশমভাগৰো দশমভাগ উৎসৰ্গ কৰিবা। তোমালোকে সেই উপহাৰ মৰণামৰা ঠাই শস্য আৰু কুণ্ডু পূৰ কৰা দ্ৰাক্ষা ৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ'ব। তোমালোকে ইজৰাইলৰ সন্তানসকলৰ পৰা যি দশমভাগ গ্ৰহণ কৰিবা তাৰ পৰা তোমালোকেও। এইদৰে জিহুৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ উৎসৰ্গ কৰিবা। তাৰ পৰা জিহুৱাৰ উদ্দেশ্যে দিয়া সেই উত্তোলনীয় উপহাৰ তোমালোকে হাৰুণ পুৰোহিতক দিবা। জিহুৱাই পাব লগা এই সকলো উত্তোলনীয় উপহাৰ তোমালোকে লোৱা দানৰ পৰাই উৎসৰ্গ কৰিবা, অৰ্থাৎ তাৰ সকলো উত্তম ভাগৰ পৰা পবিত্ৰকৃত ভাগ উৎসৰ্গ কৰিবা। এই হেতুকে তুমি তেওঁলোকক কোৱা, তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা তেতিয়া সেয়ে লেবিয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডুৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ'ব। তোমালোকে আৰু তোমালোকৰ পৰিয়ালসকলে যিকোনো ঠাইত তাক ভোজন কৰিব পাৰিবা, কিয়নো সেয়ে সাক্ষাৎ কৰা তম্বুত কৰা তোমালোকৰ কাৰ্যৰ কাৰণে তোমালোকৰ বেচস্বৰূপ হ'ব। আৰু তাৰ পৰা তাৰ উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিলে তাৰ কাৰণে পাপৰ ভাৰ নববা আৰু নিজৰ মৃত্যু নহবলৈ সেই বিষয়ে ইজৰাইল সন্তানসকলৰ পবিত্ৰ বস্তু অপবিত্ৰ নকৰিবা।